Iya, Akahbani. এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্চিটি বিধেয়ক 2025 গৃহীত হলে গ্ৰাম্য অৰ্থনীতি টনকিয়াল আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগীসকলৰ বিকাশ সাধন কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ বেংকিং খণ্ডৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। বিমষ্টেক ৰাষ্ট্ৰগোষ্ঠীৰ 17 জনীয়া এটা প্ৰতিনিধি দলে আজি বাংলাদেশৰ সৈতে বাণিজ্যিক সা সুবিধা বৃদ্ধি কৰা দ্বিতীয় আগৰতলাৰ সংহত তালাচী চকী পৰিদৰ্শন কৰে। দক্ষিণ কোৰিয়াৰ দক্ষিণ পূব প্ৰান্তত সংঘটিত কেইবাটাও বনজুইৰ ঘটনাত এতিয়ালৈকে 24 জন লোক মৃত্যুমুখত পৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত কিছু সময়ৰ পাছতে ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। লোকসভাই আজি ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্চিটি বিধেয়ক 2025 বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়কত গুজৰাটৰ আনন্দৰ গ্ৰাম্য ব্যৱস্থাপনা প্ৰতিষ্ঠানক ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰতিষ্ঠানত সমবায় খণ্ডৰ কাৰিকৰী আৰু ব্যৱস্থাপনাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। চহকাৰী সমৃদ্ধিৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে গৱেষণাৰ জৰিয়তে গোলকীয় পৰ্যায়ত উৎকৃষ্ট প্ৰতিষ্ঠান হিচাপে উজলি উঠিব। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে এই বিধেয়কে গ্ৰাম্য অৰ্থনীতি টনকিয়াল আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগীসকলৰ বিকাশ সাধন কৰিব। তেওঁ কয় যে এই বিধেয়কৰ জৰিয়তে সমবায় খণ্ডত উদ্ভাৱন আৰু গৱেষণা আৰু উন্নয়ন সাধন কৰিব। ইয়াৰ উপৰিও আধুনিক শিক্ষাৰ জৰিয়তে দেশৰ সমবায় খণ্ডক সমৃদ্ধিশালী কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্যালয় গুজৰাটৰ আমূল কোম্পানীৰ আধাৰশিলা স্থাপন কৰা ত্ৰিভুৱন ভাই পেটেলৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে আলোচনাত অংশ লৈ কংগ্ৰেছৰ জি এন থাকৰে কয় যে গুজৰাটৰ সমবায় বিশ্ববিদ্যালয় স্থাপন কৰাটো এটা বিশেষ গৌৰৱৰ কথা। বিজেপিৰ মিতেশ পেটেলে কয় যে সমবায় খণ্ডই ক্ষুদ্ৰ কৃষকসকলৰ সবলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ৰাজ্যসভাত আজি বেংকৰ আইন সংশোধনী বিধেয়ক 2024 বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰা হয়। এই বিধেয়ক 1934 চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকৰ নিয়ন্ত্ৰণ আইন 1949, ভাৰতীয় ষ্টেট বেংক আইন 1955, বেংকিং কোম্পানী আইন 1970 আৰু 1980ৰ সংশোধনী বিচৰা হৈছে। এই সংশোধনীত প্ৰতিটো বেংকৰ একাউণ্ট ধাৰকসকলৰ পূৰ্বৰ এজন নমিনী থকাৰ বিপৰীতে 4জন নমিনী দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই বিধেয়কত বেংকৰ অডিটৰসকলৰ পাৰিতোষিক বৃদ্ধিৰ পোষকতা কৰা হৈছে। আলোচনাত অংশ লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ বেংকিং খণ্ডৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে 2014 চনত বেংকিং খণ্ডত বিশেষ চাপত আছিল, অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত এটা শক্তিশালী বেংকিং ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ পৰিকাঠামো গঢ়ি তুলি বেংকিং ব্যৱস্থাক সমৃদ্ধিশালী কৰি তুলিলে। আলোচনাত কংগ্ৰেছৰ শক্তি সিং গহিলে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। বিজেপিৰ অৰুণ সিঙে কয় যে দেশৰ অৰ্থনীতিৰ বাবে বেংকিং ব্যৱস্থাই মূল চালিকা শক্তি। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিতৰুৱা অঞ্চলসমূহতো বেংকিং ব্যৱস্থাৰ প্ৰসাৰ কৰিছে আৰু ভালেমান বিত্তীয় সংশোধন কৰিছে। তেওঁ কয় যে বৰ্তমান দেশত 54 কোটি বেংক একাউণ্ট কাৰ্যক্ষম হৈ আছে আৰু এই একাউণ্ট ধাৰকসকলক দুৰ্ঘটনাজনিত বীমা আৰু ৰূপে কাৰ্ড সুবিধা প্ৰৱৰ্তন কৰা হৈছে। আলোচনাত অংশ লৈ ডি এম কেৰ কে আৰ এন ৰাজেশ কুমাৰে কয় যে তামিলনাডু চৰকাৰে শিশুসকলৰ বাবে পৃথক বাজেট প্ৰস্তুত কৰিছে আৰু কৃষকসকলৰ বাবে ভালেমান কল্যাণকামী আঁচনি প্ৰৱৰ্তন কৰিছে। আম আদমী পাৰ্টীৰ ৰাঘৱ চাড্ডাই কয় যে বৰ্তমান দেশৰ 50% গ্ৰাম্যাঞ্চল বেংকিং ব্যৱস্থাৰ আওতাৰ বাহিৰত আছে আৰু 30% গ্ৰাম্যাঞ্চলৰ লোকৰ এতিয়াও বেংকৰ লগত কোনোধৰণৰ লেনদেন নাই। তেওঁ কয় যে দেশত চাইবাৰ অপৰাধ আৰু ডিজিটেল এৰেষ্টৰ ঘটনা বৃদ্ধি পাইছে আৰু বিগত বছৰত 2,92,000 এনেধৰণৰ ঘটনাৰ তথ্য লাভ কৰা হৈছে। টি এম চিৰ সকেট গোখলে কয় যে বেংকত ধন জমা কৰা গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে, অৱশ্যে বেংকত লোন লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। বিমষ্টেক ৰাষ্ট্ৰগোষ্ঠীৰ 17 জনীয়া এটা প্ৰতিনিধি দলে আজি বাংলাদেশৰ সৈতে বাণিজ্যিক সা সুবিধা বৃদ্ধি কৰা দ্বিতীয় আগৰতলাৰ সংহত তালাচী চকী পৰিদৰ্শন কৰে। প্ৰতিনিধিসকলে সংহত তালাচী চকীত ব্যৱসায়িক কাৰণত অহা যোৱা কৰা যাত্ৰীসকলৰ সুবিধাকে ধৰি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে। সংবাদ মাধ্যমৰ আগত আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সম্পৰ্কৰ ভাৰতীয় গৱেষণা পৰিষদৰ গৱেষণা সহায়ক নিৰ্লিপ্ত ৰথে কয় যে আগৰতলাৰ এইটো ভূবন্দৰ দেশৰ দুখনৰ মাজত এটা বৃহৎ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰত আৰু ব্ৰাজিলৰ প্ৰসংগ উত্থাপনেৰে আমেৰিকাৰ নিৰ্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা নিৰ্দেশ দিছে। নিৰ্দেশ অনুসৰি তেওঁ এইবুলি অৱগত কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকসকলে স্বপ্ৰত্যায়িতভাৱে নিজৰ চিনাক্ত কৰাৰ বিপৰীতে ভাৰত আৰু ব্ৰাজিলে বায়োমেট্ৰিক ব্যৱস্থাৰে ভোটাৰৰ চিনাক্ত কৰে। তেওঁ লগতে জাৰ্মানী আৰু কানাডাৰ বেলট পেপাৰ ৰাজহুৱাভাৱে গণনা কৰাৰ ব্যৱস্থাকো প্ৰশংসা কৰে। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ কৰি বায়োমেট্ৰিক ব্যৱস্থাক অন্তৰ্ভুক্ত কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক যক্ষ্মামুক্ত কৰিবলৈ আৰম্ভ কৰা অভিযানত সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনাইছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ সঁহাৰি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন স্বাস্থ্যৱান আৰু যক্ষ্মামুক্ত ভাৰত গঢ়িবলৈ চলি থকা আন্দোলনৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা হাতত লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। শ্ৰীমোদীয়ে লগতে যক্ষ্মাৰ বিৰুদ্ধে যুঁজ দি এখন যক্ষ্মামুক্ত ভাৰত গঢ়াত শক্তিশালী ভূমিকা লোৱা প্ৰতিগৰাকী নাগৰিকৰ প্ৰশংসা কৰে। দক্ষিণ কোৰিয়াৰ দক্ষিণ পূব প্ৰান্তত সংঘটিত কেইবাটাও বনজুইৰ ঘটনাত এতিয়ালৈকে 24 লোক মৃত্যুমুখত পৰিছে। দেশখনৰ চৰকাৰে প্ৰকাশ কৰা অনুসৰি এই বিধ্বংসী বনজুইত 12 লোক সংকটজনকভাৱে আহত হোৱাৰ লগতে মুঠ 26 লোক চিকিৎসাধীন হৈ আছে আৰু প্ৰায় 23,000+ লোকে নিজৰ ঘৰ এৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। বনজুইত আক্ৰান্ত লোকসকলৰ বেছিসংখ্যকে 60ৰ ঊৰ্ধৰ বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই বিধ্বংসী বনজুইত উইচেং চহৰৰ 1300 বছৰ পুৰণি গৌনচা মন্দিৰটো ভস্মীভূত হৈছে যদিও মন্দিৰৰ বহুতো সাংস্কৃতিক ধবংসাৱশেষ আঁতৰাই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। কোৰিয়াত অৱস্থিত আমেৰিকান সামৰিক বাহিনীৰ হেলিকপ্টাৰকে ধৰি কেইবা সহস্ৰাধিক অগ্নি নিৰ্বাপক বাহিনী আৰু প্ৰায় 5,000 সামৰিক জোৱান মোতায়েন কৰা হৈছে। এতিয়ালৈকে দেশখনৰ প্ৰায় 17,000 হেক্টৰ অৰণ্য বনজুইৰ কবলত পৰিছে, যাৰ বাবে এই বনজুইক দক্ষিণ কোৰিয়াৰ ইতিহাসত তৃতীয় সৰ্ববৃহৎ বনজুই বুলি অভিহিত কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি জানিবলৈ দিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগৰ কৰ্মৰাজি চিন্তনীয়। আয়োগে অলপতে প্ৰকাশ কৰা প্ৰতিবেদন সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই আয়োগে ৰাজনৈতিক উদ্দেশ্য পক্ষপাতিত্বলৈ কাম কাজ কৰে। 2024 ভাৰতত সংখ্যালঘুসকলৰ বিৰুদ্ধে আক্ৰমণ কৰা বুলি আয়োগৰ প্ৰতিবেদনত অভিযোগ অনাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা অৱগত কৰে। শ্ৰীজয়ছৱালে কয় যে আমেৰিকাৰ এই আন্তঃৰাষ্ট্ৰীয় আয়োগে ভাৰতৰ ধৰ্মীয় স্বাধীনতাৰ বিষয়টোৰ পৰিৱৰ্তে দেশৰ বৰ্ণাঢ্য সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ পৰিৱৰ্তে নিৰ্দিষ্ট দুই এটা বিক্ষিপ্ত ঘটনাত আয়োগে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটন শ্ৰীনাৱাত্ৰাই আজি সংসদত তেওঁ মিত্ৰজোঁটৰ শক্তি নিশ্চিত কৰাৰ অনাস্থা ভোটৰ পৰা ৰক্ষা পৰিছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি থাইলেণ্ডৰ ইতিহাসৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী 38 শ্ৰীনাৱাত্ৰাক তেওঁৰ পিতৃ দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকছিন শ্ৰীনাৱাত্ৰাই নিয়ন্ত্ৰণ কৰে বুলি দেশখনৰ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কৰ পৰিহাৰ কৰাৰ লগতে শেহতীয়াকৈ কিছুমান উইঘুৰক চীনলৈ প্ৰৱৰ্তন কৰাৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত আজি কিছু সময়ৰ পাছতে ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 23 ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ গৃহৰাজ্যত খেল উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছে বলিং কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিযোগিতাত একেখন ষ্টেডিয়ামতে অহা 30 মাৰ্চত হ'বলগীয়া আন এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্চিটি বিধেয়ক 2025 গৃহীত হলে গ্ৰাম্য অৰ্থনীতি টনকিয়াল আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগীসকলৰ বিকাশ সাধন কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ বেংকিং খণ্ডৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। বিমষ্টেক ৰাষ্ট্ৰগোষ্ঠীৰ 17 এটা প্ৰতিনিধি দলে আজি বাংলাদেশৰ সৈতে বাণিজ্যিক সা সুবিধা বৃদ্ধি কৰা দ্বিতীয় আগৰতলাৰ সংহত তালাচী চকী পৰিদৰ্শন কৰে। দক্ষিণ কোৰিয়াৰ দক্ষিণ পূব প্ৰান্তত সংঘটিত কেইবাটাও বনজুইৰ ঘটনাত এতিয়ালৈ 24 লোক মৃত্যুমুখত পৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত কিছু সময়ৰ পাছতে ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব।